চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
জীবন কে হে আমি গোটেই জীবন জীৱন কৰি যিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একে ঈশ্বৰ যুগে যুগে তেওঁ একে ঈশ্বৰ আজিয়েই কৰি ৰাখিম আমি প্ৰতীক্ষা মই আৰু মোৰ পৰিয়ালে মই আৰু মোৰ পৰিয়ালে কৰিম যিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একে ঈশ্বৰ যুগে যুগে তেওঁ একে ঈশ্বৰ যুগে যুগে তেওঁ একে ঈশ্বৰ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰো মহান পিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে। লগতে এই বুলিও আশা কৰিছো যে আমাৰ এই ৰেডিঅ' অনুষ্ঠান আপুনি নিয়মীয়াকৈ শুনি আছে। আহক আজিও আমি ঈশ্বৰৰ বাক্যৰ যোগেদি আলোচনা কৰো মানৱ জাতিৰ কেইটামান চৰিত্ৰ, আৰু এই বিষয়ে আজি আমি দ্বিতীয় চমুৱেলৰ 2 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা শেষলৈকে আলোচনা কৰিম। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই আলোচনা শুনি কেনে পাইছে? কেতিয়াবা চিঠি লিখি আপোনাৰ মতামত জনাইছেনে? অনুগ্ৰহ কৰি আজি এই দুষাৰিমান লিখি পঠিয়াওকচোন। আপোনালোকৰ চিঠি পত্ৰৰ বাবে আমি অতি আগ্ৰহেৰে বাট চাই থাকো। আহকচোন আমি আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনা কৰোঁ। হওক, হে আমাৰ সৰগ নিবাসী মৰমীয়াল পিতৃ পবিত্ৰ প্ৰভু যীশু, ধন্য হওক আপোনাৰ নাম। আপোনাৰ অনুগ্ৰহত আমি ইমান দিনে ভক্তিবচন অনুষ্ঠানৰ যোগেদি আপোনাৰ বাক্যৰ নিগূঢ় তত্ববোৰ শুনি আহিছো। আজিও আমি কিছুমান মানুহৰ কাৰ্যকলাপৰ বিষয়ে জানিবলৈ পাম। গতিকে প্ৰাৰ্থনা কৰিছো প্ৰভু, এই আলোচনাৰ যোগেদি আমি যাতে নিজকে এবাৰ বিচাৰ কৰি চাব পাৰিম। আপুনি আমাক এনে সুমতি প্ৰদান কৰক। প্ৰভু যীশুৰ নামত এই প্ৰাৰ্থনা অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি দ্বিতীয় চমুৱেলৰ 2 নম্বৰ অধ্যায়ৰ আৰম্ভণিৰ পৰা শেষলৈকে আলোচনা কৰিম। এই অধ্যায়ৰ মূল বিষয়টো হ'ল যিহুদাৰ ওপৰত দাউদক ৰজাৰূপে অভিষেক কৰা। ঈশ্বৰৰ নিৰ্দেশ অনুসাৰে দাউদে হিব্ৰুনলৈ গৈছিল আৰু তাত তেওঁক গোটেই যিহুদা ফৈদৰ ওপৰত ৰজা পতা হৈছিল। তাৰ পৰিৱৰ্তে ইছৰাইলৰ আন 11টা ফৈদৰ ওপৰত চৌলৰ পুত্ৰ ইছ বোচতক ৰজা পতা হৈছিল। এই কাম কৰিছিল চৌলৰ সেনাপতি অবনেৰে। এই দুজন ৰজা মনোনীত কৰা হোৱাৰ লগে লগে আৰম্ভ হৈছিল ইছৰাইলৰ মাজত অসামৰিক গৃহযুদ্ধ। ইয়াৰ কাৰণবোৰ আমি বাইবেল শাস্ত্ৰৰ মাধ্যমেৰে আলোচনা কৰোঁ। হওক, এতিয়া আহক আমি 1 নম্বৰ পদটো পঢ়ি দিছো। তাৰ পাছত দাউদে যিহুৱাৰ গুৰিত সুধিলে, মই যিহুদাৰ কোনো এখন নগৰলৈ উঠি যামনে? তাতে যিহুৱাই কলে, উঠি যোৱা। দাউদে সুধিলে, কলৈ উঠি যাম? তেওঁ কলে, হিব্ৰুনলৈ। প্ৰিয় শ্ৰোতা, এই পদটোত কোৱা তাৰ পাছত কথাষাৰৰ দ্বাৰা ৰজা চৌল আৰু তেওঁৰ পুত্ৰ জোনাথনৰ মৃত্যু আৰু তেওঁলোকৰ কাৰণে বিলাপ কৰাৰ পাছৰ অৱস্থাটোক বুজোৱা হৈছে। এই বিষয়ে আমি যোৱা অনুষ্ঠানত ইতিমধ্যে আলোচনা কৰিছিলো। আজি আমি দেখিবলৈ পাইছো যে চৌল যিহেতু এই সংসাৰত আৰু নাই, গতিকে তেওঁৰ অবিহনে কি কৰিব লাগিব সেই কথা দাউদে ঈশ্বৰৰ পৰা জানিব বিচাৰিছে। সেইকাৰণে তেওঁ ঈশ্বৰক সুধিছে, মই কলৈ যাম? যিহুদিয়াৰ যিকোনো এখন নগৰলৈ মই যামনে? দাউদে ঈশ্বৰক এইদৰে সোধাৰ কাৰণ কি জানেনে বাৰু? কাৰণ এইয়ে যে দাউদ এই সময়ত পলেষ্টিয়াবিলাকৰ দেশত আছিল। এই দেশত থাকোঁতে দাউদে চৌল মৰাৰ বাতৰি পাইছিল। চৌলৰ পাছত যিহুদাৰ হ'বলগীয়া ৰজাজন হ'ল দাউদ। গতিকে এই ক্ষেত্ৰত তেওঁ কেনেদৰে আগবাঢ়িব লাগিব সেই নিৰ্দেশ তেওঁ ঈশ্বৰৰ পৰা পাবলৈ বাট চাই আছে। এই সময়লৈকে দাউদ ঈশ্বৰৰ বাধ্য আছিল আৰু ঈশ্বৰৰ নিৰ্দেশ মতেহে যে চলিব লাগিব সেই কথা তেওঁ ভালদৰে জানিছিল। ডায়ুদৰ প্ৰশ্নৰ উত্তৰত ঈশ্বৰে তেওঁক হিব্ৰুনলৈ যাবলৈ নিৰ্দেশ দিছিল। এই হিব্ৰুন আছিল যিহুদিয়াৰ দক্ষিণ ভাগত অৱস্থিত আৰু ই পলেষ্টিয়া দেশৰ সীমাৰ পৰা বেছি দূৰৈত নাছিল। ঈশ্বৰে তেওঁক তালৈ অতি সাৱধানতাৰে যাবলৈ কৈছিল। যধে মধে গৈ বিতৰ্কিতভাৱে ইছৰাইলৰ শাসনভাৰ ল'বলৈ মানা কৰিছিল। তাৰ পৰিৱৰ্তে তেওঁ গৈ প্ৰথমে মাত্ৰ হিব্ৰুনত উপস্থিত হ'বলৈ কৈছিল। এইবাৰ আমি দুই নম্বৰ পদটো পঢ়ি দিছো। এই হেতুকে ডায়ুদে জিজ্ৰিয়েলিয়া অহিনুৱম আৰু কমিলিয়া মৃত নাৱলৰ তিৰোতা অবিগল নিজৰ এই দুজনী ভাৰ্যাক লগত লৈ সেই ঠাইলৈ গ'ল। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ পৰা নিৰ্দেশ পাই ডায়ুদে হিব্ৰুনলৈ যাত্ৰা কৰিলে আৰু লগত তেওঁৰ দুগৰাকী ভাৰ্যাকো লৈ গ'ল। এইখিনিতে আপুনি সুধিব পাৰে যে এজন মানুহে দুগৰাকী ভাৰ্যা ৰখাটো জানো ঈশ্বৰৰ দৃষ্টিত অপৰাধ নহয়? হয় প্ৰিয় শ্ৰোতা, এয়া এক অপৰাধ। ডায়ুদে এই কাৰ্যৰ দ্বাৰা ঈশ্বৰৰ বিৰুদ্ধে অপৰাধ কৰিছিল। এই অপৰাধৰ কাৰণে ডায়ুদে কিমান দুখ ভোগ কৰিব লাগিব সেই কথা আমি পাছত জানিবলৈ পাম। তাৰ আগতে তেওঁ আৰু কিছুমান তিৰোতাক ভাৰ্যাৰূপে গ্ৰহণ কৰা দেখিবলৈ পাম। এইবাৰ আমি তিনি নম্বৰ পদটো পঢ়িছো। আৰু ডায়ুদে তেওঁৰ লগৰবিলাকক প্ৰতিজনৰ নিজ নিজ পৰিয়ালে সৈতে লৈ গ'ল। তাতে তেওঁবিলাকে হিব্ৰুনৰ নগৰবোৰত বাস কৰিলে। প্ৰিয় শ্ৰোতা, ডায়ুদে কেৱল যে নিজৰ পৰিয়ালটিকেই লগত লৈ গৈছিল এনে নহয়, তেওঁৰ প্ৰতি আনুগত্য থকা অনুগামীসকলকো লগত লৈ গৈছিল। তেওঁলোকে আটায়ে সপৰিয়ালে গৈছিল আৰু হিব্ৰুনৰ নগৰত থিতাপি লৈছিল। চাৰি নম্বৰ পদটো পঢ়িছো। পাছে যিহুদাৰ লোকবিলাকে আহি সেই ঠাইতে ডায়ুদক যিহুদা বংশৰ ওপৰত ৰজা অভিষেক কৰিলে। প্ৰিয় শ্ৰোতা, খন্তেক আগতে আমি পাই আহিছো যে ঈশ্বৰে ডায়ুদক মাত্ৰ হিব্ৰুন নগৰত উপস্থিত হ'বলৈহে কৈছিল, কিন্তু ৰজা হ'বলৈ কাৰো লগত তৰ্ক বিতৰ্কত লিপ্ত হ'বলৈ কোৱা নাছিল। এতিয়া আমি দেখিবলৈ পাইছো যে ঈশ্বৰৰ নিৰ্দেশ অনুসাৰে ডায়ুদ হিব্ৰুনত উপস্থিত হোৱাৰ পাছতেই তেওঁৰ নিজৰ বংশৰ লোকসকল তেওঁৰ ওচৰলৈ আহিল আৰু তেওঁক যিহুদা দেশৰ ৰজা পাতিলে। এয়াই হ'ল ঈশ্বৰৰ আঁচনি। ঈশ্বৰৰ আঁচনি মতে আমি যদি চলো তেন্তে আমাৰ জীৱনত তেওঁৰ উদ্দেশ্য সিদ্ধ হবই। এইবাৰ আমি পাঁচ নম্বৰ পদটো পঢ়িছো। তাৰ পাছত যিবিলাকে চৌলক মৈদাম দিছিল তেওঁবিলাক জাবেছ গিলিয়েদৰ মানুহ বুলি লোকে ডায়ুদক বাতৰি দিলত ডায়ুদে জাবেছ গিলিয়েদৰ লোকবিলাকৰ ওচৰলৈ দূত পঠাই কলে, তোমালোকে নিজ প্ৰভু চৌলক মৈদাম দি যি দয়া ব্যৱহাৰ কৰিলা তাৰ কাৰণে তোমালোক জিহুৱাৰ আশীৰ্বাদ প্ৰাপ্ত হোৱা। প্ৰিয় শ্ৰোতা, এই পদটোত আমি দেখিবলৈ পাওঁ যে ডায়ুদে এটা বৰ ডাঙৰ জ্ঞানীৰ কাম কৰিছে, কাৰণ যিসকল মানুহে চৌলক মৈদাম দিছিল তেওঁলোকৰ চৌলৰ প্ৰতি আনুগত্য আছিল আৰু এই আনুগত্যৰ বাবে ডায়ুদে তেওঁলোকক ধন্যবাদ দিছে। আনহাতে ঈশ্বৰৰ ইচ্ছামতে যে ডায়ুদে যিহুদাৰ ৰজা হ'বলৈ পালে তাৰ বাবে তেওঁ ঈশ্বৰৰ ওচৰত বৰ কৃতজ্ঞ। অৱশ্যে চৌলক বধ কৰি ৰজা হ'বলৈ আগতে তেওঁ দুবাৰ সুবিধা পাইছিল, কিন্তু তেওঁ সেই কাম কৰা নাছিল। যি কি নহওক, ডায়ুদে জাবেছ গিলিয়েদৰ মানুহবিলাকক কিদৰে উৎসাহ দিবলৈ ধৰিলে এই বিষয়ে ছয় নম্বৰ আৰু সাত নম্বৰ পদত আমি পঢ়ি দিছো। শুনিবচোন, আৰু এতিয়া জিহুৱাই তোমালোকলৈ দয়া আৰু সত্য ব্যৱহাৰ কৰক, আৰু তোমালোকে সেই কাৰ্য কৰা হেতুকে ময়ো তোমালোকলৈ সেই দয়াৰ সলনি অনুগ্ৰহ কৰিম। এই হেতুকে এতিয়া তোমালোকৰ হাত সবল হওক আৰু তোমালোক হাঁহিয়াল হোৱা, কিয়নো তোমালোকৰ প্ৰভু চৌলৰ মৃত্যু হোৱাত যিহুদা বংশই তেওঁবিলাকৰ ওপৰত মোকেই ৰজা অভিষেক কৰিলে। প্ৰিয় শ্ৰোতা, ইয়াত আমি দেখা পাওঁ যে ডায়ুদে বৰ চতুৰালী আৰু বুদ্ধিৰ ভাৱেৰে তেওঁলোকৰ মাজত সোমাই পৰিবলৈ লৈছে। তেওঁ কৈছে যে তেওঁলোকে চৌলৰ প্ৰতি যেনেকুৱা সমৰ্থন আগবঢ়াইছিল আৰু যেনেকুৱা আনুগত্য দেখুৱাইছিল, ঠিক তেনে ব্যৱহাৰ যাতে ডায়ুদলৈও কৰে সেইকাৰণে ডায়ুদে তেওঁলোকক মিনতি কৰিছে। এইখিনিতে ডায়ুদে তেওঁলোকৰ প্ৰতি এনেকুৱা ব্যৱহাৰ কৰাৰ কাৰণ কি সেই কথাটো আমি জনা দৰকাৰ। আমি আগতে পাই আহিছো যে চৌল আৰু জোনাথনৰ পুতেক আছিল, গতিকে পিতৃৰ স্বত্বাধিকাৰী সূত্ৰে তেওঁলোকৰ পুতেকহঁতৰ মাজৰ কোনোবা এজনে যিহুদিয়াৰ ৰজা হ'ব লাগিছিল, কিন্তু তেনেকুৱা নহল। তেওঁলোকৰ পৰিৱৰ্তে ঈশ্বৰৰ হস্তক্ষেপত ডায়ুদহে যিহুদিয়াৰ ৰজা হ'ল। কিন্তু এইখিনিতে এটা ঘটনা ঘটিল। চৌলৰ সৈন্যসকলৰ ওপৰত এজন সেনাপতি আছিল আৰু তেওঁৰ নাম আছিল অবনেৰ। এই অবনেৰে চৌলৰ পুতেকহঁতৰ এজনক ৰজা পাতিবলৈ উঠি পৰি লাগিল। তাৰ পাছত কি হ'ল সেই বিষয়ে আমি 8 আৰু 9 নম্বৰ পদটো পঢ়ি দিছো, শুনক। ইয়াৰ ভিতৰতেই নেৰৰ পুত্ৰ যি অবনেৰ চৌলৰ সেনাপতি আছিল, তেওঁ চৌলৰ পুত্ৰ ইছবোশেতক মহনইমলৈ লৈ গৈ গিলিয়দৰ অচুৰীয়াবিলাকৰ, জিজৰিয়েলৰ, ইফ্ৰইমৰ, বিন্যামিনৰ আৰু গোটেই ইছৰাইলৰ ওপৰত ৰজা পাতিলে। প্ৰিয় শ্ৰোতা, ইয়াত আমি দেখিবলৈ পালো যে ইছৰাইলীয়সকল দুটা ভাগত বিভক্ত হ'ল। এই বিভক্তিয়েই হ'ল তেওঁলোকৰ বিভাজনৰ আৰম্ভণি। এই বিভাজনে কিছুদিন পাছত বিদ্ৰোহত পৰিণত হ'ব আৰু চলোমন ৰজাৰ শাসনৰ পাছত জাৰবিয়মে এই বিদ্ৰোহৰ গুৰি ধৰা আমি দেখিবলৈ পাম। কিন্তু এয়েই হ'ল তেওঁলোকৰ প্ৰথম ভাঙোন, কাৰণ ইছৰাইলে অধিকাৰ কৰা সাম্ৰাজ্যৰ দক্ষিণ অঞ্চলৰ যিহুদিয়াত ডায়ুদক ৰজা পতা হৈছে, কিন্তু আনকেইটা ফৈদে হলে চৌলৰ পুত্ৰ ইছবোশেতক উত্তৰাঞ্চলত ৰজা পাতিছে। ইছবোশেতৰ বিষয়ে আমি কিছু কথা 10 আৰু 11 নম্বৰ পদত এইদৰে পাওঁ। চৌলৰ পুত্ৰ ইছবোশেতে 40 বছৰ বয়সত ইছৰাইলৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰি 2 বছৰ ৰাজ্য শাসন কৰিলে। কিন্তু যিহুদা বংশ ডায়ুদৰ পাছত চলোতা আছিল আৰু ডায়ুদে হিব্ৰুণত যিহুদা বংশৰ ওপৰত 7 বছৰ ছমাহ ৰাজত্ব কৰিলে। প্ৰিয় শ্ৰোতা, এই সময়ছোৱাৰ ভিতৰত উত্তৰৰ আৰু দক্ষিণৰ ৰাজ্যবোৰৰ মাজত যুদ্ধৰ অৱসান ঘটিছিল। কিন্তু তথাপিতো প্ৰাকৃতিক সম্পদ আৰু শক্তি আৰু শক্তি সম্পদৰ বহু পৰিমাণে অৱক্ষয় হৈছিল। এইটো দেশৰ কাৰণে সঁচাকৈ এটা দুৰ্ভাগ্যজনক ঘটনা আছিল। 12 আৰু 13 নম্বৰ পদ পঢ়ি দিছো। এদিন নেৰৰ পুত্ৰ অবনেৰ আৰু চৌলৰ পুত্ৰ ইছবোশেতৰ দাসবিলাক মহনইমৰ পৰা গিবিয়নলৈ গৈছিল। এনেতে চৰুৱাৰ পুত্ৰ জোৱাব আৰু ডায়ুদৰ দাসবিলাক ওলাই গিবিয়নৰ পুখুৰীৰ ওচৰত তেওঁবিলাকৰ সন্মুখত উপস্থিত হলত এডল পুখুৰীৰ ইপাৰে আনডল পুখুৰীৰ সিপাৰে বহিল। প্ৰিয় শ্ৰোতা, অবনেৰ আৰু জোৱাবে পুখুৰীৰ পাৰত মিলিত হৈ আলোচনাৰ মাধ্যমেৰে এক মীমাংসাত উপনীত হ'ব বিচাৰিছিল যাতে তেওঁলোকে অসামৰিক যুদ্ধৰ অৱসান ঘটাব পাৰে। কিন্তু তেনেকুৱা আলোচনাৰ কোনো সাৰ্থকতা নাই, কাৰণ এটা দলে এটা উদ্দেশ্য লৈ আৰু আনটো দলে আন এটা উদ্দেশ্য লৈ আলোচনাত যেতিয়া মিলিত হয় তেতিয়া একমতত তেওঁলোকে কেতিয়াও উপনীত হ'ব নোৱাৰে। এয়া এক ব্যৰ্থ প্ৰচেষ্টা মাত্ৰ। আমাৰো সমাজত এনেকুৱা প্ৰচেষ্টা মাজে মাজে চলি থকা আমি দেখিবলৈ পাওঁ, কিন্তু সেই সকলো প্ৰচেষ্টা সদায় ব্যৰ্থ হয়। তেওঁলোকৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হৈছিল। বাৰু তাৰ পাছত কি হ'ল এই বিষয়ে আমি 14 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈকে পঢ়ি দিছো। পাছে অবনেৰে জোৱাবক ক'লে, বিনয় কৰো, ডেকাবিলাকে উঠি আমাৰ আগত যুদ্ধ ক্ৰীড়া কৰক। তাতে জোৱাবে ক'লে, তেওঁবিলাক উঠক। তেতিয়া সংখ্যা অনুসাৰে চৌলৰ পুত্ৰ ইছবোশেতৰ আৰু বিন্যামিনৰ পক্ষে 12 জন আৰু ডায়ুদৰ দাসবিলাকৰ মাজৰ পৰা 12 জন উঠি আগবাঢ়িল। পাছে সিহঁত প্ৰতিজনে নিজৰ অহিতে যুদ্ধ কৰাজনৰ মূৰত ধৰি কাষত তৰোৱালেৰে খোচাত সকলো একেলগে মৰা পৰিল। এই হেতুকে সেই ঠাই হিলকত হুচুৰিম নামেৰে প্ৰখ্যাত হ'ল, সেয়ে গিবিয়নত আছে। প্ৰিয় শ্ৰোতা, অবনেৰ আৰু জোৱাব গিবিয়নৰ পুখুৰীৰ পাৰত একেলগে মিলিত হৈছিল বিবাদ নিষ্পত্তি কৰিবলৈ। কিন্তু যিধৰণে তাক নিষ্পত্তি কৰিবলৈ ল'লে সি বৰ আচহুৱা আছিল। অবনেৰে কৈছিল, ডেকা মানুহবিলাক উঠি আহক আৰু তেওঁলোকে তৰোৱালেৰে পৰস্পৰৰ লগত যুদ্ধ কৰক। অবনেৰৰ প্ৰস্তাৱত জোৱাবেও সন্মতি জনালে আৰু তাৰ ফলত তেওঁলোকে যুদ্ধ কৰিলে আৰু সকলোবিলাক মৰা পৰিল। 17 নম্বৰ পদ, পাছে সেইদিনা ঘোৰ যুদ্ধ হলত অবনেৰ আৰু ইছৰাইলৰ লোকবিলাক ডায়ুদৰ দাসবিলাকৰ আগত ঘাটিল। প্ৰিয় শ্ৰোতা, ডায়ুদ এতিয়া এজন যুদ্ধত অভ্যস্ত নিপুণ যুঁজাৰু। আমি আগতে লগ পাই অহা সেই হোজা মেৰখীয়া ডায়ুদ আজি আৰু নাই। পৰ্বতৰ গুহাত শিলৰ ফাকত লুকাই তেওঁ জীৱনৰ বহু সময় অতিবাহিত কৰি আহিছে। সেই সময়তে তেওঁ বহুতো নিপুণ যুঁজাৰু মানুহ নিজৰ কাৰণে সংগ্ৰহ কৰি লৈছে। সেইকাৰণে তেওঁ এনেকুৱাবোৰৰ যুদ্ধত অতি সিদ্ধহস্ত আৰু নিপুণ আছিল। গতিকে অবনেৰ আৰু তেওঁৰ সৈন্যসকল যুদ্ধত যদিও পাকৈত আছিল, তথাপি দাউদৰ সৈন্যৰ আগত তিষ্ঠিব পৰা নাছিল। এইখিনিতে আমি আপোনাক এটা কথা কৈ থব বিচাৰো, যিটোৱে এই যুদ্ধখনত বিশেষ ভূমিকা লৈছিল, আৰু সেইটো হৈছে অবনেৰৰ হৈ তেওঁৰ পক্ষত অসাহেলে যুদ্ধ কৰিছিল, আৰু অসাহেল আছিল যোৱাবৰ ভায়েক। কিন্তু যোৱাব হলে দাউদৰ সেনাপতি আছিল আৰু অবনেৰ আছিল চৌলৰ সেনাপতি। গতিকে দুই ভায়েকৰ এজনে অবনেৰৰ হৈ আৰু আনজনে দাউদৰ হৈ যুদ্ধ কৰিছিল। এই কথাটো আমি এতিয়াই কৈ থলো কাৰণ পাছত ইয়েই যুদ্ধবোৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা আমি দেখিবলৈ পাম। ১৮ আৰু ১৯ নম্বৰ পদ, সেই ঠাইত জোৱাব, অবিচয় আৰু অসাহেল নামেৰে চৰুৱাৰ এই তিনিজন পুত্ৰ আছিল। সেই অসাহেল বনৰীয়া হৰিণৰ নিচিনা বেগী আছিল। পাছে অসাহেলে সোঁকি বাওঁফালে নুঘূৰি অবনেৰৰ পাছে পাছে খেদি গ'ল। প্ৰিয় শ্ৰোতা, এই পদত উল্লেখ কৰা চৰুয়া আছিল দাউদৰ এগৰাকী ভনীয়েক। এই চৰুয়াৰ অসাধাৰণ গুণসম্পন্ন তিনিজন পুতেক আছিল। তেওঁলোক হ'ল জোৱাব, অবিচয় আৰু অসাহেল। অসাহেল আছিল হৰিণৰ দৰে অতি বেগী। অসাহেলে অবনেৰৰ পাছে পাছে খেদি গৈছিল, কিন্তু অবনেৰে অসাহেলৰ আগত কোনোমতে দৌৰিব নোৱাৰিছিল। সেইকাৰণে অবনেৰে অসাহেলক ২২ আৰু ২৩ নম্বৰ পদত এইদৰে সাৱধান কৰি দিয়া আমি দেখা পাওঁ। পাছে অবনেৰে অসাহেলক পুনৰাই কলে, মোৰ পাছৰ পৰা ঘূৰ, মই কিয় তোক আঘাত কৰি মাটিত পেলাম, আৰু তাকে কৰিলে তোৰ ককায়েৰ যোৱাবৰ আগত মই কিদৰে মুখ দেখুৱাম। তথাপি তেওঁ ঘূৰিবলৈ মান্তি নহল। এইকাৰণে অবনেৰে বৰচাৰ কুৰাৰে তেওঁৰ পেটত এনেকৈ খুচিলে যে কুৰডাল পিঠিৰে বাহিৰ ওলাল। তাতে তেওঁ সেই ঠাইতে পৰি তেতিয়াই মৰিল। আৰু যিমান মানুহ অসাহেল পৰি মৰা ঠাইলৈ আহিছিল, সেই সকলোৱে থিয় হৈ ৰল। প্ৰিয় শ্ৰোতা, অসাহেলে অবনেৰক বধ কৰিবলৈ পাছে পাছে খেদি গৈ পিছে পিছে গৈ আছিল, আৰু সেই সময়ত অবনেৰে অসাহেলক তেওঁৰ পাছৰ পৰা আঁতৰি যাবলৈ সকীয়াই দিছিল, কাৰণ যোৱাবৰ খাতিৰত তেওঁ অসাহেলক বধ কৰিব বিচৰা নাছিল। কিন্তু অসাহেলে অবনেৰৰ কথা নুশুনি পাছে পাছে খেদি গৈ থকা অৱস্থাৰ কাৰণে অবনেৰে পাছফালে ঘূৰি অসাহেলৰ পেটত এনেকৈ খুচিলে যে বৰ্ষা পিঠিয়েদি বাহিৰ ওলাল, আৰু তেওঁ তাতেই মৰিল। অবনেৰে যোৱাবৰ ভায়েক অসাহেলক বধ কৰিলে। তাৰ ফলত অবনেৰৰ প্ৰতি যোৱাবৰ অন্তৰত হিংসা ঘৃণা জাগি উঠিল। তেওঁ অবনেৰৰ ওপৰত প্ৰতিশোধ ল'বলৈ ইচ্ছা কৰিলে। এই প্ৰতিশোধৰ বিষয়ে আমি পাছত জানিবলৈ পাম। এইবাৰ একেৰাহে ২৪ পদৰ পৰা ৩২ নম্বৰ পদলৈ আমি পাঠ কৰি দিব খুজিছো। কিন্তু যোৱাব আৰু অবিচয়ে অবনেৰৰ পাছে পাছে খেদি গৈ গিবিয়ন অৰণ্যৰ বাটৰ ওচৰত থকা গৃহৰ সন্মুখৰ অম্মা পৰ্বত পাওঁতে বেলি মাৰ গ'ল। পাছে বিন্নামিনৰ সন্তানবিলাক অবনেৰৰ পাছত যাবলৈ গোট খাই এদল হৈ এটা পৰ্বতৰ টিঙত থিয় হৈ ৰ'ল। তেতিয়া অবনেৰে যোৱাবক মাতি কলে, তৰোৱালে জানো সদাকাল গ্ৰাস কৰিব, শেষত ইয়াৰ ফল যে অতি তিতা হ'ব তাক তুমি নাজানানে? এই হেতুকে তুমি নিজ ভাইবিলাকৰ পাছে পাছে খেদি অহাৰ পৰা উভোটাবলৈ আপোনাৰ লগবিলাকক কিমান কাললৈ আজ্ঞা নিদিয়াকৈ থাকিব? তাতে যোৱাবে কলে, জিহুৱাৰ জীৱনৰ শপত, তুমি কথা নোকোৱা হলে ৰাতিপুৱাই লোকবিলাকে নিশ্চয় গুচি গ'লহেঁতেন, আৰু প্ৰতিজনে নিজ নিজ ভাইৰ পাছত খেদি নগ'লহেঁতেন। পাছে যোৱাবে শিঙা বজালত সকলো মানুহ ৰ'ল। ইছৰাইলৰ পাছত কোনেও আৰু খেদি নগ'ল আৰু যুদ্ধও নকৰিলে। তাৰ পাছত অবনেৰে আৰু তেওঁৰ লোকবিলাকে কৰবাইদি উৰে ৰাতি গৈ জৰ্দন পাৰ হৈ গোটেই বিথ্ৰুনেদি গৈ মহনয়িম পালেগৈ। পাছে যোৱাবে অবনেৰৰ পাছত খেদি যোৱাৰ পৰা উভতি আটাই লোকবিলাকক গোটালত দাউদৰ দাসবিলাকৰ মাজৰ ১৯জনক আৰু অসাহেলক নাইকিয়া পালে। কিন্তু দাউদৰ দাসবিলাকে বিন্নামিনৰ আৰু অবনেৰৰ লোকবিলাকক এনেকৈ আঘাত কৰিলে যে সিবিলাকৰ 360 মৰিল। পাছে লোকবিলাকে অসাহেলক তুলি নি বৈতলেহেমত তেওঁৰ বাপেকৰ মৈদামতে মৈদাম দিলে। আৰু জোৱাব ও তেওঁৰ লোকবিলাকে উৰে ৰাতি গৈ ৰাতিপুৱা হিব্ৰুন পালেগৈ। প্ৰিয় শ্ৰোতা, অসাহেল মৰিল আৰু তেওঁৰ মৃত্যুৰ লগে লগে এই অধ্যায়ৰো সামৰণি পৰিছে। তেওঁলোকে অসাহেলক তেওঁৰ বাপেকৰ মৈদামতেই কবৰ দিলে আৰু তাৰ পাছত জোৱাব আৰু তেওঁৰ মানুহবিলাকে উৰে ৰাতি গৈ গৈ ৰাতিপুৱাৰ সময়ত হিব্ৰুন পালেগৈ। আৰু তাত গৈ যি যি ঘটিল সেই সকলো কথা দায়ুদক জনালে। প্ৰিয় শ্ৰোতা, এই ঘটনাটো ইমানতে শেষ হোৱা নাই। তাৰ পাছত কি হ'ল সেই বিষয়ে আমি আমাৰ পৰৱৰ্তী অনুষ্ঠানত শুনিবলৈ পাম। আজিলৈ আমাৰ সময়ো হৈ আহিছে, গতিকে আপোনালোকক পুনৰ নমস্কাৰ জনাই আমাৰ আলোচনা ইমানতে সামৰিছো। ঈশ্বৰ আপোনালোকৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
মায়া ভৰাই সংসাৰতে লোভে মোহে আগুৰি ধৰে, মায়া ভৰাই সংসাৰতে লোভে মোহে আগুৰি ধৰে, জীৱন মৰুৰ মৰিচিকাবোৰ আজি আছে কাইলৈ না, অকলে আহি সুম অকলে যাম গো, অকলে আহি সুম অকলে যাম গো, দুদিনিয়ায় জীবন নাত আমরি থৈ অভিন, দুদিনিয়ায় জীবন নাত আমরি থৈ অভিন, দেহাতি মাটিতে মিলিরে জীবন নাত অন্ত পড়িলে, মাটির দেহাতি মাটিতে মিলিলে ধনর টুকুলা বিরাকি বহলা, ধনর টুকুলা বিরাকি বহলা, যাম সকলকে
কাষতে সকলো আছে নম্ৰ।